নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। যোৱা নিশা দেহাৱসান ঘটা বৰ্ষীয়ান অভিনেত্ৰী জ্ঞানদা কাকতিৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া আজি দুপৰীয়াৰ ভাগত শ্বিলঙৰ বৈদ্যুতিক শ্মশানত ভালে সংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা অভিনেত্ৰীগৰাকীৰ যোৱা নিশা শ্বিলঙৰ এখন ব্যক্তিগত হাস্পতালত 92 বছৰ বয়সত দেহাৱসান হয়। পঞ্চম দশকত পাৰঘাট ছবিৰে চলচ্চিত্ৰৰ অভিনয় জগতত ভুমুকি মৰা জ্ঞানদা কাকতিয়ে অসমীয়া ছবি জগতত প্ৰায় 4 দশক ধৰি তেওঁৰ অনবদ্য অভিনয়ৰে দৰ্শকক আপ্লুত কৰি আহিছিল। তেওঁ অভিনয় কৰা 14খন অসমীয়া ছবিৰ ভিতৰত উল্লেখযোগ্য ছবিসমূহ হৈছে পিয়লি ফুকন, পুবেৰুণ, সৰাপাত, লক্ষ্মী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন আদি। বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত আৰু 1996 চনত মুক্তিপ্ৰাপ্ত ৰাগ বিৰাগ ছবি আছিল তেওঁ অভিনয় কৰা অন্তিমখন ছবি। 1959 চনত প্ৰভাত মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত পুবেৰুণ ছবিখনৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছিল। লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি তথা চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত চৰাইদেউ মহোৎসৱ 2025ৰ আয়োজন কৰা হৈছে। আজি পুৱা মাংগলিক কাৰ্যসূচীৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে স্বৰ্গদেউসকলৰ তৰ্পণ আৰু বানফি পূজা কৰা হয়। মহোৎসৱৰ আজি প্ৰথম দিনা খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী যোগেন মোহনে খাদ্যমেলাৰ উদ্বোধন কৰে। টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলাৰ উদ্বোধন কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰত টাই সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে 1 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই মহোৎসৱতে টাই আহোম উন্নয়ন পৰিষদে স্বৰ্গদেউ চাউলুং চুকাফা মৈদাম সংৰক্ষণৰ আধাৰশিলা স্থাপন কৰিব বুলি উন্নয়ন সমিতিয়ে প্ৰকাশ কৰিছে। মহোৎসৱ সন্দৰ্ভত চৰাইদেউৰ পৰা আমাৰ সংবাদদাতা নবুল কোঁৱৰে এনেদৰে কয়।
এই চৰাইদেউ মহোৎসৱৰ স্থলীয়ে বা মহোৎসৱে অন্তত এই চৰাইদেউ অঞ্চল আমাৰ যিসকল 600 বছৰ ৰাজত্ব কৰাৰ আমাৰ ৰজা তেখেতসকলৰ সমাধিস্থলী হিচাপে আজি পৰিগণিত এই অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। তেখেতসকলৰ অশেষ প্ৰচেষ্টাত আজি আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হ'লোঁ। এই মহোৎসৱে অন্তত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত কিঞ্চিত হ'লেও অৰিহণা যোগালে। যিহেতু চৰাইদেউ মহোৎসৱ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ল, ইউনেস্কোৰ দলিলত আজি আমাৰ এই চৰাইদেউ মহোৎসৱে স্থান পালে। গতিকে আমি আশা কৰিছোঁ আজি চৰাইদেউ মহোৎসৱে অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰা সকলোকে একত্ৰিত কৰিব। যেনেধৰণে চুকাফাই একত্ৰিত কৰি অসমীয়া জাতি গঢ়িছিল, ঠিক তেনেকৈ এই মহোৎসৱ থলীও যাতে এই চৰাইদেউ নামেৰে সেই অঞ্চলত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমি ইয়াত সমন্বয় এটা বাৰ্তা দিব বিচাৰিছোঁ।
মহোৎসৱৰ পৰৱৰ্তী দিনৰ বিভিন্ন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা। অসমবাসীৰ বাপতি সাহোন ভোগালী বিহুলৈ মাজত 4টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিগত দুদিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা শীতৰ প্ৰকোপকো নেওচি জীয়ৰী বোৱাৰীসকল পিঠাপনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। একেদৰে ডেকাসকল মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটক ধুনীয়াকৈ মেজি সজাও দেখা গৈছে। ভোগালী বিহুৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী মেলাৰো আয়োজন কৰা হৈছে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভাগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা 3দিনীয়াকৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ আয়ুক্ত ডাঃ নেহা যাদৱে এই মেলাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত আয়ুক্তগৰাকীয়ে গ্ৰাহকৰ চাহিদা অনুসৰি খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে ডিজিটেল মঞ্চসমূহত থলুৱা খাদ্য সামগ্ৰীৰ চাহিদা আছে বুলি মন্তব্য কৰে। নগাঁও চহৰৰ কলঙৰ বাকৰিত নেহৰুবালিত আজি ভোগালী মেলা আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আয়োজিত এই মেলাত কমেও 30খন বিপণীয়ে অংশ লৈছে। পৰহিলৈ এই মেলাৰ সামৰণি পৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ আবেদন পত্ৰ গ্ৰহণৰ কাইলৈ হৈছে অন্তিম দিন। ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীসকলে কাইলৈ 10 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ আকাশবাণী গুৱাহাটী চানমাৰীত থকা কাৰ্যালয়ত নিজ হাতে জমা দিব পাৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।